হাই ৰিয়া, হাউ আৰ ইউ?
গুড
মেম, বোৰ্ডত ৰিয়াৰ ড্ৰয়িং নেদেখিলো? ৰিয়া, তুমি যোৱা গেমছ ৰুমত খেলাগৈ, আই উইল কল ইউ। মিছেছ শৰ্মা, ৰিয়াৰ ড্ৰয়িং খুবেই ডিষ্টাৰ্বিং, সেয়ে বোৰ্ডত নাই লগোৱা। কিৰণ, ডমেষ্টিক ভাইলেঞ্চ এক্টৰ অধীনত আপোনাৰ স্বামীক প্ৰথমতে কেৱল সতৰ্ক কৰা হ'ব আৰু এজন সুৰক্ষা অধিকাৰী নিযুক্ত কৰা হ'ব যিয়ে তেওঁ ব্যৱহাৰৰ ওপৰত চকু ৰাখিব পাৰে। জৰুৰী অৱস্থাত চিকিৎসা আৰু আশ্ৰয়গৃহৰ সুবিধাও উপলব্ধ আছে। আৰু ইমানেই নহয়, ৰাষ্ট্ৰীয় মহিলা আয়োগৰো আপুনি সাহায্য ল'ব পাৰে।